লোক অধ্যায় বিশ। পাছে তেওঁ এদিন ধৰ্মধামত শুভবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকক উপদেশ দিওঁতে প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে বৃদ্ধ লোকৰ সৈতে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা আৰু তোমাক এই ক্ষমতা দিওঁতা বা কোন, তাক আমাক কোৱা।
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক কলে,
মই তোমালোকক এটা কথা সোধো, তোমালোকে মোক উত্তৰ দিয়া, জোহানৰ বাপ্তিস্মা স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল?
তাতে তেওঁবিলাকে ইজনে সিজনে বিবেচনা কৰি কলে,
স্বৰ্গৰ পৰা বুলি যদি কওঁ তেন্তে তেওঁত কিয় বিশ্বাস নকৰিলা বুলি তেওঁ ক'ব, আৰু মানুহৰ পৰা বুলি যদি কওঁ তেন্তে আটাইবিলাক মানুহে আমাক শিল দলিয়াই মাৰিব, কিয়নো জোহন যে ভাৱবাদী হয় তেওঁবিলাকে ইয়াকে নিশ্চয়কৈ প্ৰত্যয় কৰে।
তাতে তেওঁবিলাকে উত্তৰ দিলে,
সেয়ে ক'ৰ পৰা আমি নাজানো।
তেতিয়া যীশুৱে তেওঁবিলাকক কলে,
তেন্তে কি ক্ষমতাৰে এইবোৰ কৰো তাক মই তোমালোকক নকওঁ।
পাছে তেওঁ মানুহবিলাকৰ আগত এই দৃষ্টান্ত দি কবলৈ ধৰিলে,
এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাক খেতিয়কবিলাকৰ হাতত গতাই দি বহুত দিনৰ কাৰণে আন দেশলৈ গ'ল। পাছে সেই খেতিয়কবিলাকে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, সেইকাৰণে বতৰৰ দিনত তেওঁবিলাকৰ ওচৰলৈ এজন দাসক পঠিয়াই দিলে, কিন্তু খেতিয়কবিলাকে তাক কোবাই সুদা হাতে খেদাই দিলে। আকৌ তেওঁ আৰু এজন দাসক পঠালত তেওঁবিলাকে তাকো কোবাই অপমান কৰি সুদা হাতে খেদাই দিলে। তৃতীয়বাৰ আৰু এটাক পঠালত তেওঁবিলাকে তাকো খুন কৰি বাহিৰলৈ পেলালে। তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ক'লে, মই কি কৰিম, মোৰ প্ৰিয় পুত্ৰক পঠাই দিম, তেওঁবিলাকে কিজানি তেওঁক আদৰ কৰিব। কিন্তু খেতিয়কবিলাকে তেওঁক দেখি ইজনে সিজনে কোৱা মেলা কৰি ক'লে, এওঁৱেই উত্তৰাধিকাৰী, আহা উত্তৰাধিকাৰী আমাৰ হ'বলৈ এওঁক বধ কৰোঁ হওক। এইবুলি তেওঁলোকে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি বধ কৰিলে। এই হেতুকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে তেওঁবিলাকক কি কৰিব, তেওঁ আহি সেই খেতিয়কবিলাকক সংহাৰ কৰি আনবিলাকৰ হাতত দ্ৰাক্ষাবাৰী দিব।
কিন্তু শুনাবিলাকে ক'লে,
এনে নহওঁ।
তাতে তেওঁবিলাকলৈ চাই ক'লে,
ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে সেই চুকৰ প্ৰধান শিল হ'ল। এই লিখা বচনৰ অৰ্থ কি, হয় শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত সেই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।
অধ্যাপক আৰু প্ৰধান পুৰোহিতসকলে তেওঁবিলাকৰ অহিতে তেওঁ এই দৃষ্টান্ত ক'লে বুলি জানি এই সময়তে তেওঁক হাতেৰে ধৰিবলৈ চল বিচাৰিলে, কিন্তু মানুহবিলাকলৈ ভয় কৰিলে। তাতে তেওঁবিলাকে তেওঁলৈ খাপ দি তেওঁৰ কথাত দায় ধৰি তেওঁক দেশাধিপতিৰ ক্ষমতা আৰু শাসনত যেন সোধাই দিব পাৰে এইকাৰণে সাধুৰ বেগ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে। পাছে সিহঁতে তেওঁক সুধিলে,
হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই সঁচাকৈয়ে ঈশ্বৰৰ পথ দেখুৱাইছে, ইয়াক আমি জানো। কৈশৰক আমি কৰ দিব পায় নে নাপায়?
কিন্তু তেওঁ সিহঁতৰ চতুৰতা বুজি সিহঁতক ক'লে,
মোক এটা আধুৰি দেখুওৱা, ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম আছে?
সিহঁতে ক'লে,
কৈশৰৰ।
তেতিয়া তেওঁ সিহঁতক ক'লে,
তেন্তে যি কৈশৰৰ তাক কৈশৰক দিয়া আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া।
তাতে সিহঁতে মানুহবিলাকৰ আগত তেওঁৰ কথাত দুখ ধৰিব নোৱাৰি তেওঁৰ উত্তৰত বিস্ময় মানি নিজম দি থাকিল। পাছে পুনৰুত্থান নাই বুলি কোৱা চদ্দকীবিলাকৰ কোনো কোনোৱে ওচৰলৈ আহি তেওঁক সুধিলে,
হে গুৰু, ককাইৰ ভাইৰ মাজৰ তিৰোতা থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে তেন্তে তেওঁৰ ভায়েক বা ককায়েকে সেই তিৰোতা বিয়া কৰি মৃতজনলৈ বংশ উৎপন্ন কৰিব, এইবুলি মচিয়ে আমালৈ লিখিলে। বাৰু, কোনো সাতজন ভাই ককাই আছিল, প্ৰথমজনে তিৰোতা বিয়া কৰি নিঃসন্তান হৈ মৰিল, ক্ৰমান্বয়ে দ্বিতীয়জনে আৰু তৃতীয়জনেও তেওঁক বিয়া কৰিলে, সেইদৰে সাতোজন সন্তান নথকাকৈ মৰিল, অৱশেষত সেই তিৰোতাও মৰিল। তেন্তে পুনৰুত্থানত তেওঁলোকৰ মাজৰ তেওঁ কাৰ তিৰোতা হ'ব, কিয়নো সাতোজনে তেওঁক বিয়া কৰিছে?
তাতে যীশুৱে তেওঁলোকক ক'লে,
এই যুগৰ সন্তানবিলাকে বিয়া কৰে আৰু বিয়া দিয়াও হয়, কিন্তু যিবিলাক সেই যুগৰ আৰু মৃতবিলাকৰ মাজৰ পৰা পুনৰুত্থান পাবৰ বাবে যোগ্য বুলি গণ্য কৰা হয় তেওঁবিলাকে বিয়া নকৰে আৰু তেওঁবিলাকৰ বিয়াও দিয়া নহয়, কিয়নো তেওঁবিলাকৰ মৃত্যু আৰু হ'ব নোৱাৰে, কাৰণ তেওঁবিলাক স্বৰ্গদূতবিলাকৰ তুল্য আৰু পুনৰুত্থানৰ সন্তান হোৱাত ঈশ্বৰৰ সন্তান হয়। মৌচিয়ে জোপাৰ কথাত প্ৰভুক আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ বুলি মতাত মৃতবিলাকৰ যে পুনৰুত্থান হয় ইয়াক প্ৰকাশ কৰিলে। তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ, কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।
তাতে কোনো কোনো অধ্যাপকে উত্তৰ দি কলে,
হে গুৰু, আপুনি ভাল কৈছে,
কিয়নো তেওঁক আৰু কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহ নহল। আৰু তেওঁলোকক কলে,
খ্ৰীষ্ট যে দাউদৰ সন্তান ইয়াক কেনেকৈ কয়, কিয়নো দাউদে নিজে গীতমালাত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক কলে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি প্ৰিয়া নকৰোঁ মানে মোৰ সোঁহাতে বহি থাকা। এইদৰে দাউদে তেওঁক প্ৰভু বোলে, তেন্তে তেওঁক কেনেকৈ তেওঁৰ সন্তান হ'ব পাৰে?
পাছে আটাই মানুহে শুনাকৈ তেওঁৰ শিষ্যবিলাকক কলে,
যি অধ্যাপকসকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাত বজাৰত নমস্কাৰ নামঘৰত প্ৰধান আসন ভোজত প্ৰধান ঠাই এই সকলোকে ভাল পায় আৰু বাৰীবিলাকৰ ঘৰ বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেগ ধৰে, তেওঁবিলাকলৈ সাৱধান হোৱা, তেওঁবিলাকে অধিক দণ্ড পাব।